এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সুৰৰ আচলেৰে সমন্বয়ৰ পথ গঢ়ি জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কায়িক বিদায়, সোণাপুৰৰ কমাৰকুচি ট্ৰাষ্টৰ মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, প্ৰধানমন্ত্ৰীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শ্ৰদ্ধা নিবেদন, 21 জাইট উপধ্বনিৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি, শিল্পীগৰাকীৰ পৰিয়ালৰ ইচ্ছা অনুসৰি যোৰহাটত হ'ব 13-দিনীয়া শ্ৰদ্ধানুষ্ঠান, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নতুন দিল্লীত 2023 বৰ্ষৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান, আৰু এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলত আজি পাকিস্তান আৰু শ্ৰীলংকা মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। লক্ষ লক্ষ অনুৰাগী কন্দুৱাই আজি অসম ভূমিত সমাধিস্থ হৈছে গানৰ উজ্জ্বল জ্যোতিষ্ক। তেজ মঙহৰ পৃথিৱী নেওচি গুণমুগ্ধসকলৰ পৰা কায়িকভাৱে চিৰবিদায় লৈছে আপোন শিল্পী জুবিন গাৰ্গে। অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুচিৰ জুবিন ক্ষেত্ৰত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেওঁৰ নশ্বৰ দেহত অগ্নি সংযোগ কৰাৰ লগে লগে অগণিত অনুৰাগীয়ে অশ্ৰু অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্তৰে মায়াবিনী গীতটো গাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আজি দিনৰ প্ৰায় 11 বজাত বেদমন্ত্ৰোচ্চাৰণ আৰু গীতাপাঠৰ পবিত্ৰ পৰিৱেশত শিল্পীগৰাকীৰ অন্তিম সংস্কাৰ আৰম্ভ হয়। সমবেত জনতাই প্ৰখৰ ৰুদকো নেওচি দুচকুত লোটক লৈ শিল্পীগৰাকীৰ অন্তিম বিদায়ৰ ক্ষণ প্ৰত্যক্ষ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও সমাধিস্থলীত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, এপছু, আটাচুকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যখনৰ আৱাসিক আয়ুক্তই জনতাৰ শিল্পীজনক শেষ শ্ৰদ্ধা জনায়। মৰমৰ পুত্ৰক সমাধিস্থলীত শেষবাৰৰ বাবে হেঁপাহ পলুৱাই চাই আৱেগ বিহ্বল হৈ পৰে শিল্পীগৰাকীৰ পিতৃ। গানেৰে জগতজিনা স্বামীক একাজলি অশ্ৰুৰে অজান দেশলৈ বিদায় দিলে পন্নী গৰিমা গাৰ্গে। জ্যেষ্ঠ ভাতৃক এথোপা ফুলেৰে ভগ্নী পামী বৰঠাকুৰেও বিদায় জনায়। তাৰ পাছতে যথাৰীতি ধৰ্মীয় পৰম্পৰাৰে চিতাত তোলা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ। ভগ্নী পামী বৰঠাকুৰে চিতাত মুখাগ্নি কৰে। তেওঁক সহযোগ কৰে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে। একুশ জাইট উপধ্বনিৰে আৰক্ষী শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। উপস্থিত অগণন লোকৰ জয়ধ্বনিৰ মাজেৰে অৱশেষত পঞ্চভূতত বিলীন হল গানেৰে জনতাৰ হৃদয়ত ঘৰ সজা শিল্পী জুবিন গাৰ্গ। ইয়াৰ লগে লগে যেন অসমবাসীৰ হৃদয়ৰ আকাশ উকা কৰি গানৰ জ্যোতিষ্ক নিৰ্বাপিত হল। সুৰৰ আচল ধৰি বহু দূৰলৈ গুচি গল বিৰল প্ৰতিভা। ইয়াৰ আগেয়ে যোৱা দুদিন ধৰি গুৱাহাটীৰ সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰাণৰ শিল্পীজনক অনুৰাগীয়ে অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা নিবেদন কৰাৰ পাছত আজি পুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা জুবিনৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয়। মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত নশ্বৰ দেহ পুনৰ সৰুসজাইলৈ অনা হয় আৰু তাৰ পৰা যোৰাবাটৰ সমীপৰ কমাৰকুচিলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হয়। শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গে শেষকৃত্যৰ পাছত অস্থি সংগ্ৰহ কৰাৰ লগতে সমাধিস্থলীত শিল্পীগৰাকীৰ প্ৰিয় নাহৰ পুলি ৰোপণ কৰে। শেষকৃত্যত অনুৰাগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাষ্ট্ৰীয় ঘাইপথ বিয়লি 2 বজালৈ বন্ধ ৰখা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰই জুবিন গাৰ্গৰ অন্তিম যাত্ৰা তথা শেষকৃত্যৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰে। জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্তমৰ্মে শিল্পীগৰাকীৰ 13-দিনীয়া শ্ৰদ্ধানুষ্ঠান যোৰহাটত কৰা হ'ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি শিল্পীগৰাকীৰ সন্মানাৰ্থে আজি অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকে। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহো বন্ধ থাকে যদিও বাকী সকলো ঠাইতে কাৰ্যালয় খোলা ৰখা হয়। আজি শিল্পীগৰাকীৰ সন্মানাৰ্থে গুৱাহাটী উচ্চ ন্যায়ালয়ো বন্ধ ৰখা হয়। জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ৰাজ্যত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিক লৈ দেশ বিদেশৰ ভালেমান সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰিছে। তদুপৰি বহু যশস্বী সংগীত তাৰকাই তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। বাংলাদেশৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মুজাফৰ হুছেইনে জুবিনৰ বিয়োগত অসমবাসীৰ এই আৱেগ অবিশ্বাস্য বুলি এটা লেখা প্ৰকাশ কৰিছে। দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক ৰবীশ কুমাৰে জুবিন গাৰ্গক অসমৰ অন্তঃসলীলা প্ৰবাহ বুলি অভিহিত কৰিছে।
জুবিন গাৰ্গ কো কেৱল ইয়া আলী ৱালে গানে তক সীমিত নহি কিয়া জা সকতা হে। জুবিন কি লোকপ্ৰিয়তা উনকি ন্যায়প্ৰিয়তা কে কাৰণ থি। ৱে জনতা কি অন্তৰাত্মা কে প্ৰতিনিধি বন গয়ে। 2006 মে উনহোনে ইয়া আলী গায়া আৰু ৱ গীত পুৰে ভাৰত মে দৌৰ গয়া। লেকিন ৱে লগাতাৰ অসমি এলবম বনাতে ৰহে আৰু ঘৰেলু ফিল্মো মে সংগীত দেতে ৰহে। উনকি আৱাজ ভাষাও কি সীমায়ে পাৰ কৰতি ৰহি, পৰ উনকা বৰ্তাও জিদ্দী তৌৰ পৰ উনকা আপনা হি ৰহা। অসম কি জনতা কো ভৰোসা থা উনকা জুবিন বলিউড কে গানে কে লিয়ে, ফিল্ম মে এক রোল কে লিয়ে, কুছ করোড় কে লিয়ে বিক নহি সকতা, চুপ নহি হো সকতা আর ঝুক নহি সকতা। জনতা তকলিফ মে হোগি তো জুবিন কা দরওয়াজা খুলা মিলেগা। ও অসম কি ইয়াদো মে সদিয়ো কায়েম রহেঙ্গে। আচ্ছা হোতা উনকি উম্র কম সে কম এক সদি কি হোতি। উম্মীদ করতে হ্যায় কি জুবিন গর্গ আপনে আল্লহড়পন, বেবাকি আর মোহাব্বত কি জো মশাল আপকো দেকর গয়ে হ্যায় উসে জলাতে রহেঙ্গে। জুবিন কে বতায়ে রাস্তে পর চলতে রহেঙ্গে। নফরত কি সিয়াসত কো, নফরত কি ভাষা কো হারাতে রহিয়ে আর জেসা কি জুবিন থে ওয়েসা হি বনতে রহিয়ে।
মায়াৰ পৃথিৱী এৰি আদৰৰ শিল্পীগৰাকী কায়িকভাৱে আঁতৰি গৈছে যদিও সৃষ্টিৰাজি আৰু মানৱতাৰ সংজ্ঞাৰে তেওঁ অসমত চিৰদিন জীয়াই থাকিব। পুত্ৰৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে আজি হঠাৎ জনতাৰ শিল্পী জুবিন গাৰ্গৰ পিতৃ অসুস্থ হৈ পৰে। পুত্ৰৰ বিয়োগত যথেষ্ট আৱেগিক হৈ অসুস্থ হৈ পৰা কপিল ঠাকুৰক ততাতৈয়াকৈ চিকিৎসাৰ বাবে সোণাপুৰৰ কমাৰকুছিৰ পৰা গুৱাহাটীলৈ লৈ অনা হয়। জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ হৈ পৰে। সকলো জিলাতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দোকান পোহাৰসমূহো বন্ধ হৈ থাকে। ডিব্ৰুগড় জিলাৰ নালিয়াপুল যুৱ উন্নয়ন পৰিষদে আজি অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগীসকলৰ লগতে আত্মীয়সকলক প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি সন্মান জনাই আহাৰ বিতৰণ কৰে। জিলাখনৰ সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বানত 183খন চাহ বাগিচা বন্ধ ৰাখি শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। প্ৰতিখন চাহ বাগিচাত অসংখ্য শ্ৰমিক ওলাই আহি শিল্পীগৰাকীক অমৰ হওক ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। তেওঁলোকে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি তেওঁক কায়িকভাৱে বিদায় জনায়। উত্তৰ অসম পেট্ৰলিয়াম ডিলাৰ এছ'চিয়েচনে আজি প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত শ্ৰদ্ধা জনাই পুৱা 8 বজাৰ পৰা দিনৰ 2 বজা পৰ্যন্ত তেজপুৰৰ সকলো পেট্ৰল পাম্প বন্ধ ৰাখে। অসমবাসীৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আজি বাক্সা জিলাৰ বাঁহবাৰীত মানস ৰাষ্ট্ৰীয় উদ্যান জীপ ছাফাৰী এছ'চিয়েচনৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সহযোগত এটা কাৰ ৰেলী উলিওৱা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আৰম্ভ হোৱা এই ৰেলী পুনৰ উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলত সামৰণি পৰে। ৰাজ্যৰ অন্যান্য জিলাতো আজি শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM-ৰ 101.6 MHz-ত শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR News_GHY আৰু ইনষ্টাগ্ৰামত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি 2023 বৰ্ষৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। চলচ্চিত্ৰ নিৰ্মাণ, অভিনয়, কাহিনী কথনকে ধৰি বিভিন্ন শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰখ্যাত অভিনেতা, পৰিচালক তথা প্ৰযোজক মোহনলালক চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্ৰ 12 ফেল'লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ হিন্দী বোলছবিৰ বঁটা কঠল এ জেক ফ্ৰুট মিষ্ট্ৰীলৈ আগবঢ়োৱা হয়। জৱান ছবিখনত কৰা অভিনয়ৰ বাবে শ্বাহৰুখ খানক আৰু 12 ফেল'ত কৰা অভিনয়ৰ বাবে বিক্ৰান্ত মেছিক যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে শীৰ্ষক ছবিৰ বাবে ৰাণী মুখাৰ্জীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ আগবঢ়োৱা হয়। সুদীপ্ত সেনৰ দ্য কেৰালা ষ্টৰী ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। শিল্পা ৰাও আৰু পি ভি এন এছ ৰোহিতক সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক গায়িকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। ৰাজ্যৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা আগবঢ়োৱা হয়। পৰিচালক শিল্পিকা বৰদলৈয়ে মাও দ্য স্পিৰিট ড্ৰিমছ অব চেৰাও শীৰ্ষক চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা লাভ কৰে। বঁটা প্ৰদান কাৰ্যসূচীৰ পাছত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চলচ্চিত্ৰ উদ্যোগত শেহতীয়াকৈ যথেষ্ট সংখ্যক মহিলাকেন্দ্ৰিক ছবি নিৰ্মাণক লৈ সন্তোষ প্ৰকাশ কৰাৰ লগতে তেনে ছবিসমূহে বঁটা লাভ কৰাটো সমাজৰ বাবে এটা ইতিবাচক বাৰ্তা বুলি মন্তব্য কৰে। সমগ্ৰ দেশজুৰি কালিৰে পৰা ৰূপায়ণ হোৱা জি এছ টিৰ নতুন সংস্কাৰক সমাজৰ বিভিন্ন প্ৰান্তৰ লোকে আদৰণি জনাইছে। চিকিৎসা সেৱা, শিক্ষা আৰু দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত জি এছ টি হ্ৰাস হোৱা হেতুকে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে ইয়াক আদৰণি জনাইছে।
মোৰ নাম শ্ৰী গংগা ছেত্ৰী, মই গুৱাহাটীৰ বৰবাৰীত থাকোঁ। মই জনাত ঔষধৰ জি এছ টিটো কমিব, কাপোৰ জোতা খেতিৰ সঁজুলি চিমেণ্ট ৰং টাইলছ গাখীৰ ঘিউ মাখন পনীৰ দাইল ফল মাছ মাংস খোৱা পানীৰ বটল বিস্কুট কেক ৰুটি পৰঠা চেম্পু চাবোন ইত্যাদিৰ মানে জি এছ টিটো কমিছে। একচুৱেলি আমাৰ যিটো সচৰাচৰ ঘৰুৱাত যিবিলাক লাগে সেইবিলাকৰ জি এছ টিটো কমাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। চৰকাৰে এইটো ভাল পদক্ষেপ লৈছে বুলি আমি ভাবিছোঁ। জি এছ টি যিটো পৰিমাণ কমিছে 5% কৰিছে, আৰু পাৰিলে আৰু 2% কৰিলে আৰু বেছি ভাল লাগিব।
মোৰ নাম শ্ৰী অজিত চৌধুৰী, মোৰ ছয়গাঁৱত ঘৰ, চৌধুৰীৰ পৰা বুলি কয়।
আপুনি দুগ্ধ উৎপাদনৰ সৈতে জড়িত?
হয় হয়, মই দুগ্ধ উন্নয়ন জড়িত। মোৰ নিজৰো আছে 4 গাই এইচ এফ। মই এনেই পূৰবীৰ সেই কালেকশ্যন চেণ্টাৰ এটা মই ঘৰতে হেৰি কৰি লৈছোঁ। তাৰ পৰা আমাৰ পূৰবীয়ে আমাৰ কালেকশ্যন কৰা গাখীৰখিনি পুৱাই গধূলি লৈ আহে।
অসম চৰকাৰে যিটো ঘোষণা কৰিছিল যে দুগ্ধপালকসকলক যিটো ছাবচিডি, 5
আমি পাইছোঁ, আজি 2 ধৰি পাই আছোঁ। গাঁৱৰ ভাল হ'ব, এইটো ক্ৰয় কৰা তেওঁলোকে হেৰি কৰাৰ কাৰণে ভাল পাব।
আমি চৰকাৰৰ এই সিদ্ধান্তটোকে আদৰণি জনাইছোঁ।
আদৰণি জনাইছোঁ চৰকাৰ, এইবিলাক ভাল হেৰি খাদ্যৰ ওপৰত হেৰি কৰাটো জি এছ টিটো লাগিবই না?
উৎসৱৰ সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰেলৱে 46 বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। দুৰ্গা পূজা, দীপাৱলী আৰু ছট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰেলগাড়ীসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম, মাধেপুৰা, মণিহাৰী, আগৰতলা, ধৰ্মনগৰ, নিউ তিনিচুকীয়া, SMVT বেংগালুৰু, অমৃতসৰ, নিউ জলপাইগুৰি, গোমতীনগৰ, কিষাণগঞ্জ, নাহৰগতীয়াগঞ্জ, পাটনা, ডিব্ৰুগড়, গোৰখপুৰ, শিলচৰ, নাহৰলগুণ, কলকাতা আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহৰ মাজত চলাচল কৰিব। যোৰহাটত কালি নিশা একাংশ উদণ্ড যুৱকে প্ৰেছ ক্লাব গৃহ ভাঙিবলৈ উদ্যত হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তৎপৰতাৰে অভিযান আৰম্ভ কৰিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি চন্দন দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক শিৱ সোণোৱালৰ আদ্যশ্ৰাদ্ধৰ সৈতে সংগতি ৰাখি আজি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হয়। স্মৃতি গ্ৰন্থখন সাংবাদিক মঞ্জিত বৰাই মুকলি কৰায়। এই উপলক্ষে আয়োজিত সভাত সদ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সদ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভাপতি ৰশ্মিৰেখা সোণোৱালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। T20 প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি আজি নিশা 8 আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশে ইতিমধ্যে 2 লাভ কৰিছে যদিও পাকিস্তান আৰু শ্ৰীলংকাই এতিয়াও ছুপাৰ ফ'ৰত কোনো পইণ্ট লাভ কৰা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সুৰৰ আচলেৰে সমনৰ পথ গঢ়ি জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কায়িক বিদায়। সোণাপুৰৰ কোমাৰকুচিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। প্ৰধানমন্ত্ৰীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শ্ৰদ্ধা নিবেদন। একৈ যায় টোপধ্বনিৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। শিল্পীগৰাকীৰ পৰিয়ালৰ ইচ্ছা অনুসৰি যোৰহাটত হ'ব 13 শ্ৰদ্ধানুষ্ঠান। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নতুন দিল্লীত 2023 বৰ্ষৰ 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান আৰু এছিয়া কাপ টি টুৱেণ্টি প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলত আজি পাকিস্তান শ্ৰীলংকাৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।